এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই বৰ্ষাপ্ৰিয়া দত্ত। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্ৰস্তুতি চলাই আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই শীৰ্ষ সন্মিলন সন্দৰ্ভত জনতা ভৱনত এখন সংবাদমেলৰ আয়োজন কৰিছে। ড০ শৰ্মাই এডভান্টেজ আছামৰ প্ৰথম সংস্কৰণৰ সফলতাৰ কথা উল্লেখ কৰি কয় যে এই শীৰ্ষ সন্মিলনৰ জৰিয়তে নতুন উদ্যোগ স্থাপনৰ এটা ধাৰা গঢ়ি উঠাৰ লগতে আন্তঃগাঁথনিৰো যথেষ্ট বিকাশ হৈছে। দ্বিতীয় সংস্কৰণৰ জৰিয়তে ৰাজ্যখন অধিক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ঝুমৈৰ বিনন্দিনী অনুষ্ঠানৰ জৰিয়তে চাহ উদ্যোগৰ ইতিহাস উদযাপন কৰা হ'ব বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে এই সন্মিলনত চাহ খণ্ডৰ বিকাশতো বিশেষভাৱে গুৰুত্ব দিয়া হ'ব। মুখ্যমন্ত্ৰীৰ সংবাদমেলত মন্ত্ৰী বিমল বৰাও উপস্থিত আছে। ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অবিৰত যাত্ৰাৰ অংশ হিচাপে আজি উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত 58গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি 4 বজাত হ'বলগীয়া এই কাৰ্যসূচীতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 4529গৰাকী ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু উপস্থিত থাকিব। ৰাজ্যৰ 944টা পৰীক্ষা কেন্দ্ৰত আজি কটকটীয়া নিৰাপত্তাৰ মাজত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হয়। এইবাৰ মুঠ 4,29,448গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত 1,90,653গৰাকী ছাত্ৰ আৰু 2,38,795গৰাকী ছাত্ৰী আছে। পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ 31টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু 42টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহী মূল্যায়ন কৰা হ'ব। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত বিষয়ৰ OMR ছিটৰ 4টাকৈ ছেট আছে। সৌৰশক্তিৰ ব্যৱহাৰেৰে কৃষিখণ্ডৰ সবলীকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা পি এম কুছুম আঁচনিৰ অধীনত পঞ্জীয়ন আৰু আবেদনৰ বাবে পৰহিলৈ PM Kusum.assam.gov.in শীৰ্ষক এটা পৰ্টেল মুকলি কৰা হ'ব। ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ সহযোগত অসম শক্তি উন্নয়ন অভিকৰণৰ দ্বাৰা ৰূপায়ণ কৰা এই আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ কৃষকসকলৰ প্ৰতি ৰাজ্য চৰকাৰে আহ্বান জনাইছে। এই আঁচনিৰ অধীনত অতি পিছপৰা অঞ্চলৰ কৃষকসকলক সৌৰ পাম্প ব্যৱহাৰৰ সুবিধা প্ৰদানৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি মন্ত্ৰালয় তথা ৰাজ্য চৰকাৰৰ দ্বাৰা 86% ৰাজসাহাৰ্য প্ৰদান কৰা হ'ব। এই সুবিধা ন্যূনতম 2 হেক্টৰ সংলগ্ন কৃষিভূমি থকাৰ লগতে কাৰ্যক্ষম বৰিঙৰ ব্যৱস্থা থকা যিকোনো এজন কৃষক অথবা কৃষকৰ গোট বা পানী ব্যৱহাৰকাৰী সংস্থাই সুবিধা লাভ কৰিব পাৰিব। অসম চুক্তিৰ 6নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কবচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনক লৈ আলোচনা কৰা হ'ব। কাইলৈ দিছপুৰৰ লোকসেৱা ভৱনত এই আলোচনা অনুষ্ঠিত হ'ব। আলোচনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যলৈ আনুষ্ঠানিক আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাতত মই ৰেডিঅ' কিয় শুনো শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকৰ্মী, প্ৰাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্ৰত্যাশা সম্পৰ্কত মন্তব্য আগবঢ়াব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেওবাৰে সন্ধিয়া 7:45ৰ সংবাদ চলন্তিকাটো অনাতাঁৰ মাধ্যম সম্পৰ্কত বিভিন্নজনৰ মতামত আগবঢ়াব। বঙাইগাঁও শোধনাগাৰত কালিৰে পৰা 3দিনীয়া পঞ্চদশ পুষ্পমেলা অনুষ্ঠিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত শোধনাগাৰ উপনগৰী দুখনকৈ উদ্যানত বিভিন্ন প্ৰজাতিৰ ফুলেৰে সুশোভিত হৈ পৰিছে। শোধনাগাৰৰ বিষয়া, কৰ্মচাৰী তথা পৰিয়ালৰ মাজত স্বচ্ছতা আৰু পাৰিপাৰ্শ্বিক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই পুষ্পমেলাৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40